Good morning, itu Agashwani Kohima. Pujo laga khobor puriya sim kung nongla. North Eastern Council NSC laga 72nd plenary to UNAN Home Minister Amit Sharma aji Agartala di chair koribala se. Plenary di UNAN Minister for Development of North Eastern Region Jyoti Raditya Sindhya, Minister of State for Donor Dr. Sukanda Majumdar, Governors, Chief Ministers aru Ucha Officials kando kisiman ministries di Donor bi milaigina aru atta North Eastern States bra juklo bale ase. Amikhan laga Agartala correspondent bra khobor koriyado CDD VVIP movement থাকিবলৈ কাৰণে আগৰডালা আদি ভাৰী ছিকিউৰিটিটো ৰাখি আছে একটা ৰিপৰ্ট শুনিবলৈ পাব
All crucial NEC plenary that lays emphasis on the accelerated growth of the region will be held today at Pragya Bhavan in Agartala. In addition to presiding over the plenary, Union Home Minister Amit Shah will chair the bankers' conclave, which will see participation of government undertaking and private banks and a meeting of Northeast Space Applications Center, NESAC. As a prelude to the main plenary, a thematic and technical session chaired by the Minister of State for Development of Northeastern Region, Dr. Sukanto Majumdar, was held last evening. Kunal Shinde, Akashwani News, Agartala.
President Draupadi Murmu bra koise ki desh bra Indian Defence Systems ti notun technologies kan lokoti ucha dorkar di gan efficiency aru global competitiveness uthai di bela se. President ba College of Defence Management CMD Sikantra Bhatti Joakali President's Color Award kori dia samay to koise. President ba koise ki notun aru disruptive technologies chula bale di adapt hobli dorkar asi aru CDM bra itu ikki manigena ahitak সময় ষ্ট্ৰেটেজিক লিডাৰশ্বিপ তৈয়াৰ কৰি দিয়া কাম কৰাৰ কাৰণে বি বাধাই দিছে তাৰপৰা ডিফেন্স ফৰ্চেছ লগতে ছেল্ফ ৰিলায়েন্স আৰু আত্মনিৰ্ভৰ বাধা ইনিচিয়েটিভ টিমতক দিবলৈ বি অনুৰোধ কৰিছে প্ৰেচিডেণ্ট ব্ৰাভি স্পেচিয়েল ডে কভাৰ আৰু এটা কমেমৰেটিভ মেটেলিয়ানটো অকেশ্যন দি ৰিলিজ কৰি দিছে কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ বা 2025 ছিজন কাৰণে মিনিমাম ছাপৰ্ট প্ৰাইচটো কপৰাৰ কাৰণে মঞ্জুৰ দিছে নাই দিল্লীতি খবৰ মানুহান লগতে যোৱাকালি কথা কৰি ইউৰ মিনিষ্টাৰ অশ্বনী বৈষ্ণৱে কৈছে এন ডি এ চৰকাৰ কিষাণ কানলাকা মুদব কাৰণে বেছি ফেচলাকান বনাই দিছে তাৰপৰা কৈছে কি কিষাণ কানলাকা জীৱন ভাল কৰি দিবলৈ এন ডি এ চৰকাৰ লগা কমিটমেণ্টটো এইটোৰ পৰা দেখাই আছে মিলিং কপৰা লগা ফেয়াৰ এভাৰেজ কোৱালিটি কাৰণে এম এছ পিটো পাৰ কুইণ্টেলটি 11,582 টকা দি মিলাই দিছে আৰু বল কপৰাটো কুইণ্টেলটি 12,100 ৰুপিজ দি মিলাই দিছে এইটো ফেচলা কাৰণে ফাইনেন্সিয়েল ইমপ্লিকেশ্যনটো 855 কৰোৰ টকা হবলৈ আছে এন এ এফ ই ডি আৰু এন চি চি এফটো কপৰা কাৰণে চেণ্ট্ৰেল নডেল এজেঞ্চিজ হবলৈ আছে শ্ৰী বৈষ্ণৱে কৈছে কি এইটো দি ষ্টেট চৰকাৰ কাৰণ বা ডাঙৰ কাম কৰি দিবলৈ থাকি কিনা এইটো প্ৰক্ৰিয়ামেণ্টটো ষ্টেট চৰকাৰ কৰ্পৰেশ্যনছ লগা মিল মিলাপ দি কৰিবলৈ আছে
प्रधानमंत्री श्री नरेंद्र मोदी जी ने और एनडीए की सरकार ने किसानों के लिए आज एक बहुत बड़ा फैसला लिया जो कोपरा विशेषकर जो साउथ में चारों स्टेट्स में पांचों स्टेट्स में होता है उसके लिए 2025 की प्राइस पॉलिसी हैज बीन अप्रूव्ड टुडे अ सीरीज ऑफ डिसीजंस हैव बीन टेकन फॉर वेलफेयर ऑफ फार्मर्स इट reflects our commitment towards improving the lives of our farmers making a sustainable change in their livelihood and income
Wuka Town Council WTC laga notun upgrade kori dia office building tu juakali khulai digena dedicate kori dise eventi Special guest Sabi Kothakuri, Deputy Chief Minister, Minister in Charge of Home and Border Affairs, Y. Patanpra, elected councillors, and Sarkar nominees, Lokoti Town, and District Laga Welfare, and Unnati Ucha Dorkar Diboli Onarat Kuri Se. Taibra, Taikan Lokoti Nagala Municipal Act 2022 do Guiding Framework is Sabi Rakigan Effective Governance, and Service Delivery Diboli Monot Haidi Se. Shri Patanpra, WTC Laga Members Lokoti Mila Jurakina Development Program Khan, Iki Lokoti Implementation. কৰি সব মেম্বাৰছ মিলাই ৰাখি বুলি আৰু ষ্টেটে দুজন মিউনিচিপেল কাউন্সিলছ কাৰণে এটা ভাল এক্সাম্পল বনাই দি বুলি অনুৰোধ কৰিছে এডভাইজাৰ টু চিফ মিনিষ্টাৰ ডক্টৰ চম্পেন বৰিবৰা মেম্বাৰছ লোকৰে ৱুকা টাউনটো এটা স্মাৰ্ট টাউন বনাই কিনে ফাণ্ডছ আৰু প্ৰগ্ৰামছ খান ভালপৰা এডপ্ট কৰি ইমপ্লিমেণ্ট কৰিবলৈ এডভাইচ দিছে Our Department of Administrative Reforms of our Public Grievances, Ministry of Personal Public Grievances or Pension Government of India, Junai Dialaga Line Di Ekta Workshop to Good Governance Sapta Manaigina, DC Laga Conference of Pekdi Juakali Rakise, Event Rakyabra, Kularu Sapha, Manukanbra Bhaglobali Tibuli, or Sorkar Services Kan Bhalbra Punjai Dibuli Karnia Se, Deputy Commissioner Pek, John Celisi Sanctambra, Jumakuri Takia Kanakuti Kutakri Se, Workshop Samadi, Chief Minister's Health Insurance Scheme, नेक्टर प्रोजेक्ट्स लगा एक्टिविटीज और ग्रीवियंस रिट्रेस लगा मेकानिज्म दी प्रेजेंटेशन टू अलग अलग डिपार्टमेंट्स पर ऑफिशियल्स कानी जनाय दिसे मानो खान पर डेप्यूटी कमिश्नर लगा ऑफिस दी ग्रीवियंसेस रिपोर्ट करिबले नहले मुतोप मांगिबले कारणे सप्ताह दी चार दिन समय मिलाई दिया दी लगा हुताई दिन तीन घंटा कारणे अप्रोच करिबले जनाय दिसे किंतु ग्रीवियंसेस मीटिंग खान निमित्ते विटनेस दी सर सैटरडेस कांदो माना करि दिसे আর আজি ফুজুর লাগা নাগামিজ খবর ইমান দিছে স্কুরে আছি আপনি কান সব কারণে ভাল দিন হবি।